অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ভৰলু উৰণ সেতু উদ্বোধন। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ 42গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ। সমগ্ৰ ৰাজ্যতে দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আনন্দমুখৰ পৰিৱেশ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰও আজি প্ৰদান কৰা হ'ব। ভৰলুৰ উৰণ সেতুখন আজি উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে। তেওঁ লগতে উৰণ সেতুখন অসম গণ পৰিষদ দলৰ নেতা দীনেশ গোস্বামীৰ নামত উৎসৰ্গা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা উদ্যানৰ আৰু এটা অংশ আজি মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সেতুখনে মাছখোৱা শান্তিপুৰৰ লগতে শ্লুইজ গেটকো সংযোগ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিলচৰত এখন জনসভাত অংশ ল'ব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিলচৰৰ প্ৰস্তাৱিত সভাস্থলী ৰামনগৰ বাইপাছ পৰিদৰ্শন কৰে। এই ভ্ৰমণ সন্দৰ্ভত তেওঁ কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ৰ উপৰিও কেইবাগৰাকীও বিধায়ক আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ কমাৰগাঁৱত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ নামত উৎসৰ্গিত সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ এটা আৰ্হি নিৰ্মাণ কৰাৰ লগতে বীৰাংগনাগৰাকীৰ 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তদুপৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ ৰাজধানী ভীষ্মকনগৰ, ৰুক্মিণীনগৰ, ইটানগৰ আৰু পদুমপুখুৰী আদিৰ আৰ্হি স্থাপন কৰাৰ লগতে সংগ্ৰহালয়, পুথিভঁৰাল, গোসানীশালকে ধৰি বিভিন্ন প্ৰকল্পও সংযুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে অংশ লোৱাৰ পাছত কয় যে চুতীয়া ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু আত্মবলিদানৰ স্মৃতি যুগমীয়া কৰাৰ নতুন অধ্যায় আৰম্ভ হৈছে। এই প্ৰকল্পই ইতিহাস, সাংস্কৃতিক পৰিচয় আৰু জাতিগত গৌৰৱৰ শক্তিশালী কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণৰ পত্ৰও আজি প্ৰদান কৰা হ'ব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাইলৈ বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কালি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱনিযুক্ত বিষয়াসকলে যাতে নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক অতি শীঘ্ৰেই নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি 15 মাৰ্চৰ পূৰ্বে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবলগীয়া শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
4,500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব? আমি আপ্ৰাণ চেষ্টা কৰিছো যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তিকেইটা দিব পাৰো, কিন্তু সকলো কথা আমাৰ হাতত নাথাকে। কেতিয়াবা কেতিয়াবা অফিচৰ কাম কাজত সময় লয়, কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেইটা দিব পাৰো। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছো। আটাইতকৈ ভাল কথা, অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল। অহাকালি হোলী দিনটোতে এইবাৰৰ অসম লোক সেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম।
আজিৰ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু পাৰ্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মোহনেও অংশগ্ৰহণ কৰিব।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এই মাটিতে জন্ম, ইয়াতে জীৱন, তথাপি নাছিল মান, এতিয়া আহিল বসুন্ধৰা, আলু ভূমিৰ অধিকাৰ আৰু সন্মান।
মিছন বসুন্ধৰাৰ অধীনত অসমৰ লাখ লাখ ভূমিহীন পৰিয়ালে লাভ কৰিছে ভূমিৰ পট্টা আৰু সমাধান হৈছে ভূমি লেনদেনৰ সৈতে জড়িত বহু সমস্যাৰ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
কংগ্ৰেছে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ মীৰাবৰ ঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক টিহু, নাৰায়ণ ভূঞাক বিহপুৰীয়া, অশোক শৰ্মাক নলবাৰীত টিকট দিয়া হৈছে। ইয়াৰ উপৰি বঙাইগাঁৱত গিৰিশ বৰুৱা, কমলপুৰত সত্যব্ৰত কলিতা, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, চিফাৰচাৰত বিনন্দ কুমাৰ শইকীয়া, জাগীৰোডত বুবুল দাস, হাজো শুৱালকুছিত নন্দিতা দাস, বকো ছয়গাঁৱত ৰমেন সিং ৰাভা, বৰপেটাত মহানন্দ চৰকাৰ, চামগুৰিত তানজিল হুছেইন, বৰচলাত ত্ৰিপুণ বৰা, লামডিঙত স্বপন কৰ, সোণাৰীত উৎপল গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰী আহমেদ, গৌৰীপুৰত আব্দুছ ছবাহন আলী চৰকাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰূপহীহাটত নুৰুল হুদা, জুনাইত ৰাজকুমাৰ মেদক, ডুমডুমাত দুৰ্গাভূমি, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ, চাবুৱা লাহোলত প্ৰাঞ্জল খাটোৱাৰ, দুলীয়াজানত ধ্ৰুৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ পাছত এইদৰে মত প্ৰকাশ কৰে।
ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছোঁ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশুকেন গোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক, তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ।
ইপিনে বিজেপিয়ে অসমসহ কেইবাখনো ৰাজ্যৰ ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অসমৰ খালী হ'বলগীয়া 3খন আসনৰ ভিতৰত 2খনৰ বাবে তেৰছ গোৱালা আৰু যোগেন মোহনৰ নাম নিশ্চিত কৰা হৈছে। 3খন আসনৰ বাবে এতিয়াও প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। বিহাৰৰ 2খন আসনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু চি বি এছ কুমাৰৰ নাম ঘোষণা কৰা হৈছে। ছত্তীশগড় আৰু হাৰিয়ানাৰ আসন 2খনৰ বাবে ক্ৰমে লক্ষ্মী বাৰ্মা আৰু সঞ্জয় ভাটিয়াৰ নাম ঘোষণা কৰা হৈছে। ওড়িশাৰ দুখন আসনৰ বাবে মনমোহন চামল আৰু সুজিত কুমাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে ৰাহুল সিনহাৰ নাম বাছনি কৰা হৈছে। সমগ্ৰ ৰাজ্যতে দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে পৰস্পৰক আবিৰ সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি প্ৰথম ভৰদৌল পালন কৰা হয়। গোসাঁইৰ গাত ফাকুগুৰি ছটিয়াই সেৱা জনাবলৈ সত্ৰৰ চৌহদত প্ৰতিবছৰৰ দৰে এইবাৰো অগণন লোকৰ সমাগম হৈছে। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাদ আদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। আজি দ্বিতীয় ভৰদৌল উপলক্ষে পুৱাৰে পৰা অগণন লোকৰ সত্ৰ চৌহদলৈ আগমন হৈছে। পৰহিলৈ সত্ৰত সুৱেৰী পালন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিৰে পৰা দৌল উৎসৱ পালন কৰা হৈছে। দৰং জিলাৰ বিভিন্ন সত্ৰ, দেৱালয়, নামঘৰ আদিতো দৌল উৎসৱ উদযাপন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জেংৰেংপাৰাত পাঁচদিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হৈছে। জিলাখনৰ কদমগুৰিতো পাঁচদিনীয়াকৈ দৌল মহোৎসৱ পালন কৰা হৈছে। ধুবুৰী জিলাৰ সত্ৰশালৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰায়কুঠি সত্ৰত আজি তৃতীয় দিনা দৌল উৎসৱ পালন কৰা হৈছে। দৌলৰ সুৱেৰী উপলক্ষে নাম কীৰ্তনৰ পাছত মেলাৰ আয়োজন কৰা হৈছে। এই মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া পশ্চিমবংগৰ বহু লোকৰ আগমন ঘটে। মেলাৰ শেষত গোসাঁই ফুৰোৱা হ'ব। জিলাখনত কালি দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বসন্ত উৎসৱৰ আয়োজন কৰা হয়। বৰাক উপত্যকাৰ জিলাকেইখনতো দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বসন্ত উৎসৱ পালন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি পাঁচদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। কালি গোটেই নিশা গোসাঁইক ৰভাঘৰত থৈ নাম প্ৰসংগ কৰা হয়। নিশাৰ ভাগত আকাশী গংগা তীৰৰ আই খেৰখুটি সাংস্কৃতিক মঞ্চত সত্ৰীয় অনুষ্ঠান আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি পাৰিজাত হৰণনাথ পৰিৱেশন কৰা হয়। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত ফল্গোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণপাট সত্ৰত কালি দেৱদোলন আৰু ৰাজদোলন কাৰ্যসূচী অনুষ্ঠিত হয়। আজি মনুষ্য দোলনৰ পাছতে ফাকুখেলি কাৰ্যসূচী সামৰা হ'ব। দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে কেইবাখনো জিলাৰ প্ৰশাসনে আজি স্থানীয় বন্ধ ঘোষণা কৰিছে। ধেমাজি জিলাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মাণ হোৱা 5খন প্ৰাথমিক বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কুকুৰুংপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়, কৃষ্ণপুৰ মিচিং প্ৰাথমিক বিদ্যালয়, ভকতনলা চামগুৰি প্ৰাথমিক বিদ্যালয়, শালমাৰী প্ৰাথমিক বিদ্যালয়, জীয়াঢল প্ৰাথমিক বিদ্যালয় আৰু জীয়াঢল উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা উদ্বোধন কৰে। মুঠ 94,20,000 টকা ব্যয় সাপেক্ষে এই শ্ৰেণীকোঠাসমূহ নিৰ্মাণ কৰা হৈছে। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ মুম্বাইত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ভৰলুৰ উড়নহেতু উদ্বোধন। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ। সমগ্ৰ ৰাজ্যতে দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আনন্দমুখৰ পৰিৱেশ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।